Iya, Akah Bani. পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাছিয়াই বিশ্ব শক্তি হিচাপে ভাৰতৰ স্থিতিৰ প্ৰশংসা কৰি বৈচিত্ৰ্যপূৰ্ণ বৈদেশিক নীতিৰে ভাৰতক আগশাৰীৰ অৰ্থনৈতিক শক্তি হিচাপে অভিহিত কৰিছে। ভাৰতীয় অনন্য চিনাক্তকৰণ প্ৰাধিকৰণে আধাৰ আধাৰিত গ্ৰাহক পৰীক্ষণৰ বাবে ষ্টাৰলিংকৰ সৈতে বুজাবুজিত উপনীত হৈছে। দীপাৱলী আৰু ছট পূজা উপলক্ষে 12,000 বিশেষ ৰেল চলাচল কৰোৱা হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিছে। পাকিস্তান কৰ্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ 23 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে আৰু ভাৰতৰ তপস্যাই 20 বছৰ অনুৰ্ধৰ বিশ্ব ৰেছলিং চেম্পিয়নশ্বিপছত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। ৰাছিয়াই বিশ্ব শক্তি হিচাপে ভাৰতৰ স্থিতিৰ প্ৰশংসা কৰি বৈচিত্ৰ্যপূৰ্ণ বৈদেশিক নীতিৰে ভাৰতক আগশাৰীৰ অৰ্থনৈতিক শক্তি হিচাপে অভিহিত কৰিছে। ভাৰতত ৰাছিয়াৰ কাৰ্যকলাপৰ দায়িত্ববাহী বিষয়া ৰোমান বাবুস্কিনে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কয় যে উভয় দেশৰ পাৰস্পৰিক স্বাৰ্থ আছে আৰু দেশ দুখনে ধাৰাবাহিকভাৱে পাৰস্পৰিক সহযোগিতাৰ পথ অন্বেষণত সফল হৈছে। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ক্ৰমে সম্প্ৰসাৰিত হোৱাৰ লগতে নিৰৱচ্ছিন্ন হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে। ৰাছিয়াৰ দূতাবাসৰ বিষয়াগৰাকীয়ে ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ শেহতীয়া মস্কো ভ্ৰমণকে ধৰি ভাৰতৰ অন্যান্য কাম কাজসমূহে চলিত বৰ্ষৰ শেষৰ ফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ বাবে এখন মঞ্চ তৈয়াৰ কৰিছে। ভাৰতীয় অনন্য চিনাক্তকৰণ প্ৰাধিকৰণ UIDAIয়ে আধাৰ আধাৰিত গ্ৰাহক পৰীক্ষণৰ বাবে ব্যক্তিগত খণ্ডৰ উপগ্ৰহীয় ইণ্টাৰনেট সেৱা যোগানকাৰী ষ্টাৰলিংকৰ সৈতে বুজাবুজিত উপনীত হৈছে। বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে বিবৃতিযোগে উল্লেখ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উপগ্ৰহীয় ইণ্টাৰনেট সেৱা প্ৰদানকাৰীৰ জৰিয়তে আধাৰ প্ৰমাণীকৰণ ব্যৱস্থাই ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ বিশ্বাসযোগ্যতাকে প্ৰদৰ্শন কৰে। মন্ত্ৰালয়ে কৈছে যে এই বুজাবুজিৰ জৰিয়তে স্বচ্ছতা আৰু দায়িত্ব নিশ্চিত কৰি সেৱা বিতৰণৰ ক্ষেত্ৰত আধাৰে কিদৰে ন ন উদ্ভাৱন কৰিবলৈ সমৰ্থ হ'ব সেই দিশত বিশেষ গুৰুত্ব দিয়া হ'ব। সুচল ব্যৱসায় আৰু জীৱন নিৰ্বাহৰ বাবে আধাৰে অনুঘটকৰ দৰে কাম কৰিব বুলি উল্লেখ কৰি মন্ত্ৰালয়ে লগতে কয় যে ইয়াৰ মুখ চিনাক্তকৰণ ব্যৱস্থাই এতিয়া গতি লাভ কৰিছে। এই ব্যৱস্থাৰ সুচল ব্যৱহাৰ আৰু উপযোগিতাৰ বাবে আধাৰ নম্বৰকাৰীসকলৰ সুবিধা হোৱাৰ পৰিপ্ৰেক্ষিততে এয়া সম্ভৱ হৈ উঠিছে বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। দীপাৱলী আৰু ছট পূজা উপলক্ষে 12,000 বিশেষ ৰেল চলাচল কৰোৱা হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিছে। বিহাৰৰ NDA নেতাসকলৰ সৈতে হোৱা আলোচনাৰ পাছতে মন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ নেতৃবৃন্দৰ সৈতে জনসাধাৰণৰ ভ্ৰমণৰ আৱশ্যকতা সন্দৰ্ভত হোৱা আলোচনাৰ অন্তত মন্ত্ৰালয়ে নতুন ৰেলগাড়ীৰ লগতে আন কেইবাখনো আঁচনি আৰু আন্তঃগাঁথনিমূলক প্ৰকল্পৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সাধাৰণ শ্ৰেণীৰ যাত্ৰীসকলৰ সুবিধাৰ্থে দিল্লী গয়া সহৰ্ষা অমৃতসৰ ছাপ্ৰা দিল্লী আৰু মুজাফৰপুৰ হায়দৰাবাদ সংযোগী 4খন নতুন অমৃত ভাৰত ৰেলগাড়ীৰ চলাচলো আৰম্ভ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। দিল্লীত বিহাৰৰ NDA নেতাসকলে কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি দীপাৱলী আৰু ছট পূজাৰ সময়ৰ ৰেল যোগাযোগ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উৎসৱৰ সময়ছোৱাত 13 অক্টোবৰৰ পৰা 26 অক্টোবৰৰ ভিতৰত গন্তব্য স্থানলৈ ৰাওনা হোৱা যাত্ৰীসকলে এখন নতুন পৰীক্ষামূলক আঁচনিৰ অধীনত 17 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰৰ ভিতৰত কৰিবলগীয়া উভতনি যাত্ৰাৰ ভাড়াত 20% ৰেহাইৰ লগতে নিশ্চিত টিকট লাভ কৰিব। পাকিস্তান কৰ্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ 23 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে। পাকিস্তানৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত সদৰি কৰি বিমান চালকসকললৈ জাননী জাৰি কৰিছে। এই জাননী অনুসৰি ভাৰতীয় বিমান সংস্থাসমূহে পৰিচালনা কৰা কোনো বিমানকে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। ভাৰতীয় মালিকানাধীন আৰু আনকি লীজত থকা সামৰিক আৰু অসামৰিক বিমানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা বাহাল থাকিব বুলি পাকিস্তানৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পাছত দুয়ো দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত প্ৰথমে 23 এপ্ৰিলত এমাহৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছিল। ইয়াৰ কিছুদিন পাছতে 30 এপ্ৰিলত প্ৰত্যুত্তৰ হিচাপে ভাৰতেও পাকিস্তানৰ বিমানসমূহৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্ত সদৰি কৰিছিল। এই সিদ্ধান্তৰ ম্যাদ 23 মে'ত প্ৰথমবাৰ এমাহৰ বাবে বৃদ্ধি কৰা হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘই মুক্ত বাণিজ্য চুক্তিৰ ক্ষেত্ৰত আলোচনাৰ বাবে সন্দৰ্ভৰ চৰ্তত স্বাক্ষৰ কৰিছে। ইউৰেছিয়ান অৰ্থনৈতিক সংঘ আৰ্মেনিয়া, বেলাৰুছ, কাজাখাস্তান, কিৰ্গিজ গণৰাজ্য আৰু ৰাছিয়াক লৈ গঠিত হৈছে। বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব অজয় ভাদো আৰু ইউৰেছিয়ান অৰ্থনৈতিক আয়োগৰ বাণিজ্য নীতি বিভাগৰ উপসঞ্চালক মিখাইল চেৰেকেভে মস্কোত এই সন্দৰ্ভ চৰ্তত স্বাক্ষৰ কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এই প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে ৰপ্তানি বৃদ্ধিৰ লগতে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক যোগোৱা সমৰ্থনৰ জৰিয়তে ভিন ভিন বজাৰত বিপণন বৃদ্ধিত সহায় হ'ব বুলি মন্তব্য কৰিছে। চৰ্তত স্বাক্ষৰ উপলক্ষে আয়োজিত অনুষ্ঠানত উভয় পক্ষই 2023 বৰ্ষতকৈ 2024 বৰ্ষত ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজৰ বাণিজ্যিক লেনদেন 6,900 কোটি ডলাৰলৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চতিয়া দিৱস উদযাপনৰ সময়ত স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে চতিয়াৰ বাবে এলানি উন্নয়নমূলক পদক্ষেপৰ বিষয়ে ঘোষণা কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ঐতিহাসিক চতিয়া আৰক্ষী থানাক পৰ্যটনস্থলীৰূপে গঢ় দিয়াৰ উদ্দেশ্যে 5 কোটি টকাৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই থানাখনতে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগ পতাকা উত্তোলন কৰা হৈছিল। ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে চতিয়াক কেৱল ইতিহাসৰ প্ৰতীক হিচাপেই নহয় বৰং লগতে সাংস্কৃতিক, পৰ্যটন আৰু অৰ্থনৈতিক কাম কাজৰ কেন্দ্ৰ হিচাপেও গঢ় দিয়াৰ প্ৰয়াস কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অঞ্চলটোৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মুকলি বিহু খেলপথাৰত এটা ভৱনৰ নিৰ্মাণৰ বাবে 2 কোটি টকাৰ আবণ্টন দিয়ে। ঐতিহ্যৰ সংৰক্ষণৰ সৈতে বিকাশৰ মিশ্ৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ভাৰতৰ তপস্যাই বুলগেৰিয়াত চলি থকা 20 বছৰ অনুৰ্ধৰ বিশ্ব ৰেচলিং চেম্পিয়নশ্বিপছত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। মহিলাৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত কালি তপস্যাই নৰৱেৰ ফেলিচিটাছ ডমাজেভাক 5-2 ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত তপস্যাই ডলঝন চিনগুৱেভাৰ বিৰুদ্ধে 6-0 ফলাফলত বিজয় অৰ্জন কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকীয়ে ফ্ৰান্সৰ ৰোমাইছা এল খাৰুৱবিক পৰাস্ত কৰাৰ বিপৰীতে ছেমিফাইনেলত জাপানৰ ছোৱাকা ওচিদাক 4-3 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত ইষ্ট বেংগল ফুটবল ক্লাবক 2-1 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ দ্বিতীয়াৰ্ধত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ হৈ মাইকেল কৰ্টাজাৰে প্ৰথমটো গ'ল দিয়ে যদিও তাৰ কিছু সময়ৰ পাছতে ইষ্ট বেংগলৰ আনোৱাৰ আলীয়ে সমতা স্থাপন কৰে। পাছত ডায়মণ্ড হাৰ্বাৰৰ জবিয়ে দলৰ হৈ বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেলত অহা শনিবাৰে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। খেলখন কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্ৰীড়াংগণত খেলোৱা হ'ব। হকী ইণ্ডিয়াই অহা 29 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰলৈ বিহাৰৰ ৰাজগীৰত হ'বলগীয়া পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ বাবে ভাৰতৰ 18-জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। হকী ইণ্ডিয়াৰ ঘোষণা অনুসৰি তাৰকা খেলুৱৈ হৰমনপ্ৰীত সিঙে দলৰ নেতৃত্ব বহন কৰিব। প্ৰতিযোগিতাত ভাৰতক জাপান, চীন আৰু কাজাখাস্তানৰ সৈতে পুল এত স্থান দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ৰাছিয়াই বিশ্ব শক্তি হিচাপে ভাৰতৰ স্থিতিৰ প্ৰশংসা কৰি বৈচিত্ৰ্যপূৰ্ণ বৈদেশিক নীতিৰে ভাৰতক আগশাৰীৰ অৰ্থনৈতিক শক্তি হিচাপে অভিহিত কৰিছে। দীপাৱলী আৰু ছট পূজা উপলক্ষে 12,000 বিশেষ ৰেল চলাচল কৰোৱা হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিছে। পাকিস্তান কৰ্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ 23 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে আৰু ভাৰতৰ তপস্যাই 20 বছৰ অনুৰ্ধৰ বিশ্ব ৰেচলিং চেম্পিয়নশ্বিপছত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।